এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আজি 13গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মল্লা, বিধায়ক দুৰ্গাদাস বড়োৰ মনোনয়ন দাখিল, ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ঠাইত মনোনয়ন পত্ৰ দাখিল আৰু নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত, ৱায়নাডত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ দাখিল, গুৱাহাটীত কংগ্ৰেছ দলৰ পঞ্চ ন্যায় পত্ৰ মুকলি, আজি সন্ধিয়া 7:20 আকাশবাণীত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সাক্ষাৎকাৰ আৰু আই পি এল ক্ৰিকেটত আজি দিল্লী কেপিটেল কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। ৰাজ্যত 26 এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি দেশৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৱায়নাড সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে। ইফালে ৰাজ্যখনত আজি পুনৰ 13গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াকে লৈ এই পৰ্যন্ত দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজ্যখনত 24গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কৃপানাথ মল্লা আৰু শিলচৰ সমষ্টিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই আজি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। নগাঁৱত এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত দলৰ নেতা বদৰুদ্দিন আজমল উপস্থিত থাকে। কৰিমগঞ্জতো এ আই ইউ ডি এফৰ প্ৰাৰ্থী এছ আই চৌধুৰীয়ে মনোনয়ন দাখিল কৰে। ইপিনে ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে আজি মনোনয়ন দাখিল কৰিছে। মনোনয়ন দাখিলৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও উপস্থিত থাকে। আনহাতে সমষ্টিটোৰ এ এছ ডি চিৰ প্ৰাৰ্থী জচ্ছন বে আজি মনোনয়ন দাখিল কৰে। নগাঁও সমষ্টিৰ পৰা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই কাইলৈ মনোনয়ন দাখিল কৰিব। দৰং ওদালগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই কাইলৈ মনোনয়ন দাখিল কৰিব। সমষ্টিটোৰ পি পি এফ প্ৰাৰ্থী তথা বিধায়ক দুৰ্গাদাস বড়োৱে আজি মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ সামৰণি পৰিব। এই পৰ্যায়ত দৰং ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নিৰ্বাচন হ'ব। অহা 5 এপ্ৰিলত মনোনয়ন পৰীক্ষা কৰা হ'ব আৰু 8 এপ্ৰিল হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ প্ৰতি 5টা ন্যায় নিশ্চিত কৰাৰ লক্ষ্যৰে ন্যায়পত্ৰ বা গেৰাণ্টি কাৰ্ড মুকলি কৰিছে। এই অনুসৰি দলটোৱে প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতীক নিযুক্তিৰ নিশ্চিতিৰে যুৱ প্ৰজন্মৰ প্ৰতি ন্যায় নিশ্চিতকৰণৰ প্ৰতিশ্ৰুতি দিছে। একেদৰে স্বামীনাথন আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ পদক্ষেপ হিচাপে কৃষকৰ প্ৰতি ন্যায়, সামাজিক আৰু আৰ্থিক সমতাৰ বাবে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকপিয়লৰ নিশ্চিতি হিচাপে অংশীদাৰিত্ব ন্যায়ৰো আৰু দলটোৱে প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাক বছৰি 1,00,000 টকা প্ৰদানৰ লক্ষ্যৰে, মহিলাৰ বাবে ন্যায় আৰু শ্ৰমিকলৈ কমেও 400 টকাৰ দৈনিক মজুৰি প্ৰদানৰ লক্ষ্যৰে শ্ৰমিকৰ বাবে ন্যায় প্ৰদানৰ দলটোৱে প্ৰতিশ্ৰুতি দিয়ে। আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত আজি শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁটকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ মহাবিদ্যালয়ৰ খেলপথাৰত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মল্লাৰ হৈ প্ৰচাৰ চলায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ সকলোকে আহান জনায়। আনহাতে বিত্তমন্ত্ৰী অজন্ত নেওগে যোৰহাটত সমষ্টিটোৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত আজি কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। এই সভাকেইখনত বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ উপৰি বিজেপি আৰু অসম গণ পৰিষদৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লয়। ইপিনে যোৰহাট সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ ব্যাপক প্ৰচাৰ অব্যাহত আছে। আজি প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোৰ 6খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ চিকাৰীগাঁও আৰু নতুন বজাৰ তিনিআলিত প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীয়ে আজি নাজিৰা আৰু শিৱসাগৰৰ কেইবাখনো পঞ্চায়ত এলেকাত প্ৰচাৰ চলায়। ইপিনে মন্ত্ৰী পীযুষ হাজৰিকাই আজি যোৰহাট সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ সোণাৰী বিধানসভা সমষ্টিৰ লংপতীয়া, বেঙেনাবাৰী, নগাহাট, বৰহাট আৰু চাহবাগিচা অঞ্চলত প্ৰচাৰ চলায়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নাহৰকটীয়া বিধানসভা সমষ্টিত প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত ত্ৰয়োদশ শতিকাতে স্বৰ্গদেউ চুকাফাই বিভিন্ন জাতি উপজাতিসমূহক লৈ বৰ অসম গঢ় দিয়াৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সবকা সাথ সবকা বিকাশ নীতিৰে দেশখনক আগুৱাই লৈ গৈছে বুলি মত প্ৰকাশ কৰে। চিৰাং জিলাৰ বিভিন্ন অঞ্চলত আজি কোকৰাঝাৰ সমষ্টিৰ বিজেপি, অগপ আৰু ইউ পি পি এল মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত মটৰচাইকেল সমদল উলিওৱা হয়। দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ লগতে মন্ত্ৰী ঐশাও গৌৰা ব্ৰহ্মই সমদলত অংশ লয়। তামোলপুৰ জিলাৰ গোৰেশ্বৰত আজি কংগ্ৰেছ, বি পি এফকে ধৰি বিভিন্ন দলৰ কেইবাগৰাকীও সদস্যই ইউ পি পি এলত যোগ দিয়ে। তৃতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া বৰপেটা সমষ্টিত আজি চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে প্ৰচাৰ অভিযান চলায়। তদুপৰি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই আজি ডিফুত দলৰ সমৰ্থকসকলক সাক্ষাৎ কৰে। শোণিতপুৰ লোকসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী ৰাজু দেউৰীয়ে গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি চৰকাৰৰ কাম কাজৰ সমালোচনা কৰে। গহপুৰৰ খেৰনিগতত আয়োজিত প্ৰচাৰ কাৰ্যসূচীত 48জন লোকে বি পি এফত যোগ দিয়ে। উল্লেখযোগ্য যে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ কাইলৈ ঢেকীয়াজুলিত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱাৰ কথা। নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে জড়িত বিভিন্ন বিষয় পৰ্যালোচনা কৰাৰ বাবে আজি বিয়লি দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলবৎকাৰী সংস্থাসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত সামগ্ৰিক আইন শৃংখলা পৰিস্থিতিৰ লগতে অবৈধ কাৰ্যকলাপ প্ৰতিহত কৰা, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা দৃষ্টি ৰখা আৰু আইন বিৰুদ্ধ সা সামগ্ৰী বাজেয়াপ্ত কৰা আদি বিষয়সমূহ গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। অনলাইন ব্যৱস্থাৰে হোৱা এই বৈঠকত অসমৰ পৰা ৰাজ্য চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য নিৰ্বাচন বিষয়াকে ধৰি শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে কালি দেশৰ 6খন ৰাজ্যৰ বাবে বিশেষ পৰ্যবেক্ষক নিযুক্তি দিছিল। এই ৰাজ্যকেইখনৰ ভিতৰত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনৰ বাবেও ভোটগ্ৰহণ হ'বলগীয়া অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ লগতে 7 কোটিৰো অধিক জনসংখ্যাৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মহাৰাট্ট আৰু বিহাৰো অন্তৰ্ভুক্ত হৈছে। আনহাতে নিৰ্বাচন সম্পৰ্কীয় ব্যয় বিষয়টো চোৱা চিতা কৰাৰ বাবে নিৰ্বাচন আয়োগে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু ওড়িশাত এগৰাকীকৈ বিশেষ ব্যয় পৰ্যবেক্ষক নিযুক্তি দিছে। ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়া দুগৰাকীক আজি পদৰ পৰা অপসাৰণ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া কুলভূষণ পেগু আৰু মঙলদৈ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক পদৰ পৰা অপসাৰণ কৰে। একেটা আদেশযোগে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত সৰফৰাজ হকক জিলাখনৰ নিৰ্বাচনী বিষয়া আৰু দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শইকীয়াক মঙলদৈ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গঠন কৰা নিৰীক্ষণকাৰী দলে আজি কামৰূপ জিলাৰ 6গাঁৱৰ কালাতলিত 2জন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে 2জন লোকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত লোক দুজনৰ পৰা 20টা মাদক দ্ৰব্য ভৰ্তি টেমা, মোবাইল ফোন আৰু এখন মটৰ চাইকেল জব্দ কৰা হৈছে। লোক দুজনক 6গাঁও থানাত গতাই দিয়া হৈছে। ইপিনে গোলাঘাট আৰক্ষীয়ে আজি বগৰীজেঙৰ আৰক্ষী চাউনী খেলপথাৰত 2জন পৰিমাণৰ মাদক দ্ৰব্য দাহ কৰে। জিলা আৰক্ষী অধীক্ষক, অপৰাধাগাৰ উপ আৰক্ষী অধীক্ষকৰ উপৰি আবকাৰী বিষয়াৰ উপস্থিতিত 2,93,00,000 টকাৰো অধিক মূল্যৰ প্ৰায় 1.5 কিলোগ্ৰাম হেৰইন দাহ কৰা হয়।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক শুদ্ধ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি তীৱতৰ কৰি তুলিছে। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ ৰীতি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত 100% ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথী বাইদেউসকলে সেৱা আগবঢ়াব। তেওঁ আপোনাৰ এটা ভোটৰ অধিকাৰ সবল গণতন্ত্ৰৰ আধাৰ এই শ্লোগান গাঁৱে ভূঞে বিয়পাবলৈ আহান জনাইছে। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে এইবাৰ ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আম্মসহায়ক গোটসমূহৰ মাজৰ পৰা প্ৰতিখন গাঁও আৰু পৌৰসভা ৱাৰ্ডত সাৰথী বাইদেউ নামাকৰণেৰে একোগৰাকীকৈ স্বেচ্ছাসেৱীৰ প্ৰতিনিধি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু ডুমডুমাৰ পৌৰসভাসমূহত 43গৰাকী আৰু গাঁও পঞ্চায়তসমূহত মুঠ 383গৰাকী সাৰথী বাইদেউক নিযুক্তি দিয়া হ'ব। ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়াৰ শদিয়া আৰু মাৰ্ঘেৰিটা মহকুমাতো সাৰথী বাইদেউ নিযুক্তি দিবলৈ লোৱা হৈছে। তেওঁলোকে নিজ অঞ্চলৰ ভোটদাতাৰ ভোটদান সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ লগতে 85 বছৰ ঊৰ্ধৰ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলক ভোটদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই অৱগত কৰিছে। এই সন্দৰ্ভত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা তিনিচুকীয়া নিৰ্বাচনী জিলাৰ নডেল বিষয়া নুজহদ নাছৰিনে এইদৰে কয়।
নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে এইবেলি ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহৰ মাজৰ পৰা প্ৰতিখন গাঁও আৰু প্ৰতিখন পৌৰসভাৰ ALFৰ পৰা সাৰথী বাইদেউৰ নামাকৰণেৰে এগৰাকীকৈ স্বেচ্ছাসেৱী প্ৰতিনিধি নিযুক্ত দিবলৈ লোৱা হৈছে। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু ডুমডুমা পৌৰসভাসমূহত 43গৰাকী আৰু গাঁও পঞ্চায়ত সমূহত মুঠ 83গৰাকী সাৰথী বাইদেউ নিযুক্তি দিয়া হ'ব। এই সাৰথী বাইদেউ সকলৰ 15 পইণ্ট এজেণ্ডা হ'ব ভোটাৰ্ছক হেল্প কৰিবলৈ। তাৰ ভিতৰত কেইটামান এজেণ্ডা হ'ল, যেনেকুৱা ভোটাৰ সকল এবাৰ ডিলিমিটেশ্যনৰ পিছত নিজৰ পলিং ষ্টেচনৰ আইডেণ্টিফাই যদি কৰিব নোৱাৰে, এই সাৰথী বাইদীসকল তেওঁলোকক সহায় কৰিব। তেওঁলোকৰ যদি ভোটাৰ সকলৰ কিবা এপিক ইছ্যু আছে সেইটোত সহায় কৰিব। কোনোবা যদি নতুন ভোটাৰ আছে, 18 বছৰ হৈছে, তেওঁলোকক কি হিচাপে ৰেজিষ্টাৰ কৰিব লাগে সেইটোত সহায় কৰিব। বহুত ভোটৰে নিজৰ লোকেল BLO চিনি নাপায়। সো নো ইয়ৰ BLO কেম্পেইনৰ আণ্ডাৰত এই সাৰথী বাইদেউসকল আমাৰ ভোটাৰক হেল্প কৰিব। তেওঁলোকৰ নাম ইলেকচন ৰোলত চাবলৈ হেল্প কৰিব। আৰু দুটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত তেওঁলোকে হেল্প কৰিব। এটা টোল ফ্ৰী নম্বৰ আছে 1950 বুলি, যত ইলেকচন ৰিলেটেড কিবাও প্ৰব্লেম হলে তেওঁলোকে কল কৰি ইনফৰমেশ্যন ল'ব পাৰে। এপিকৰ বাহিৰে ECI-এ 12টা অল্টাৰনেট ডকুমেণ্টছ দিছে, যি ডকুমেণ্টছ দেখাই তেওঁলোকে ভোট দিব যাব পাৰে। সেইখিনিও বহুত ভোটাৰ্ছে নাজানে। চ' এইবোৰৰ ওপৰত সাৰথী বাইদেউৱে ভোটাৰ্ছক এৱেৰনেছ ক্ৰিয়েট কৰিব।
গোলাঘাট নিৰ্বাচনী জিলাত ভোটদাতাৰ সজাগতাৰ বাবে স্বীপ কাৰ্যসূচীৰ অধীনত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হয়। জিলাখনত কেইবাখনো মহাবিদ্যালয়ত হস্তাক্ষৰ গ্ৰহণেৰে প্ৰচাৰ অভিযান চলোৱা হয়। অভিযানৰ আৰম্ভণিতেই জিলা নিৰ্বাচনী বিষয়া ডাঃ পি উদয় প্ৰবীণে হস্তাক্ষৰ প্ৰদান কৰে আৰু সকলো ভোটদাতাক 19 এপ্ৰিলৰ দিনটোত ভোটদান কৰিবলৈ আহান জনায়। বিষয়াগৰাকীয়ে লগতে নতুন ভোটদাতাসকলক সচেতনতাৰে ভোটদান কৰি দেশৰ গণতন্ত্ৰ সবল কৰিবলৈ আহান জনায়। জিলাখনত 3খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হস্তাক্ষৰ প্ৰদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। সমগ্ৰ প্ৰক্ৰিয়াটোত গোলাঘাট নিৰ্বাচনী জিলাৰ বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে। নতুন ভোটদাতাৰ ভোটদানৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ বাবে বজালি নিৰ্বাচনৰ উদ্যোগত বিভিন্ন মহাবিদ্যালয়ত সজাগতামূলক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰপেটা জিলাৰ সৰুপেটাৰ ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ত চিত্ৰাংকন আৰু পোষ্টাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মোৰ ভোট মোৰ কণ্ঠ বিষয়ক এই প্ৰতিযোগিতাত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। নিৰ্বাচনী জিলাৰ অধীনৰ সকলো মহাবিদ্যালয়ত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ বিজয়ীসকলে চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা 7:20 দৃষ্টিপাত লোক নিৰ্ণয় 2024 অনুষ্ঠানত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠানটো ৰাজ্যখনৰ আকাশবাণীৰ আটাইকেইটা কেন্দ্ৰই একে সময়তে প্ৰচাৰ কৰিব। তদুপৰি ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগে অনুষ্ঠানটো ৰাজহুৱা স্থানত থকা স্থিৰ অনুবাস যন্ত্ৰ বা FLSৰ মাধ্যমেৰে প্ৰচাৰ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি কৰ্মকৰ্তাসকলৰ উৎসাহ দেখি বিৰোধী পক্ষৰ নেতাসকল নিৰাশাত ভুগিছে। তেওঁ লগতে দলীয় কৰ্মীসকলক সকলো পুৰণি নিৰ্বাচনী অভিলেখ ভংগ কৰাৰ সংকল্পৰে কাম কৰিবলৈ আহান জনায়। শ্ৰীমোদীয়ে আজি নমো এপৰ জৰিয়তে ডিজিটিঅ' ৰেলীক সম্বোধন কৰি এইদৰে আহান জনায়। অসমবাসীৰ বাপুতি শাহুন ৰঙালী বিহুলৈ মাজত মাথো 10টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে বিহুৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালাও অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চ বিহু উদযাপনৰ বাবে বিভিন্ন ঠাইত আয়োজক সমিতিসমূহে প্ৰস্তুতি চলাইছে। মৰিগাঁও জিলাৰ জাগীৰোডত এইবেলিও বিহু নাচ আৰু ঢোলবাদনৰ 7-দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত অৰ্ধশতাধিক শিশু আৰু কিশোৰ কিশোৰীয়ে অংশ লৈছে। অঞ্চলটোত 1 আৰু 2 বহাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বসন্ত উৎসৱৰ আয়োজন কৰা হয়। ইপিনে যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংঘাটত নৱপ্ৰজন্মক বিহুৰ সৈতে জড়িত কৰিবলৈ কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত চেলেংঘাটৰ 100+ শিশু আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ বিভিন্ন স্থানত বিহুৰ আখৰা চলি আছে। ইপিনে ঠায়ে ঠায়ে ৰঙালী বিহু উপলক্ষে মুকলি কৰা বিপণীসমূহত থলুৱাভাৱে উৎপাদিত হস্ততাঁত সামগ্ৰী, বিভিন্ন সাজপাৰ আৰু সুস্বাদ্য খাদ্যৰ লগতে বিহু নাচত ব্যৱহৃত লোকবাদ্যসমূহো প্ৰদৰ্শন কৰা হৈছে। গুৰেশ্বৰৰ ঢোলৰ বিপণীসমূহত কাৰিকৰসকলৰ ব্যস্ততা পৰিলক্ষিত হৈছে। 51% শাৰীৰিক প্ৰতিবন্ধকতাত থকা স্বত্তেও পশ্চিমবংগৰ উদয় কুমাৰ নামৰ 35 বছৰীয়া যুৱকজনে সাহস আৰু দৃঢ়তাৰ অতুলনীয় নিদৰ্শন দাঙি ধৰি পশ্চিম ছিকিমৰ 16,500 ফুট উচ্চতাৰ মাউণ্ট ৰিনক আৰোহণ কৰি ইতিহাস ৰচিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বিশাখাপট্টনমৰ DYS ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দেলহি কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আজি 13গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মল্লা, বিধায়ক দুৰ্গাদাস বড়োৰ মনোনয়ন দাখিল। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ঠাইত মনোনয়ন পত্ৰ দাখিল আৰু নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত। ৱায়নাডত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ দাখিল। গুৱাহাটীত কংগ্ৰেছ দলৰ পঞ্চ ন্যায় পত্ৰ মুকলি। আজি সন্ধিয়া 7:20 আকাশবাণীত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সাক্ষাৎকাৰ প্ৰচাৰ আৰু আই পি এল ক্ৰিকেটত আজি দেলহি কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।